দুই নম্বৰ ফুটু ঈশ্বৰলা কোঠা। ই বৈৰে বাইবেলকে কোৱা হৈছে, ইদে হৈছে ঈশ্বৰলা কোঠা, ইদে আমাকে ঈশ্বৰলা আৰু অলা পটলা বিষয়ে কয়। ঈশ্বৰা বেগ মনক মায়া কৰে, আমি ঈশ্বৰ থুকি ফাৰাক হৈ আছে, কিন্তু বাইবেলে আমাকে ঈশ্বৰ লগত আবাৰ মিলাবগে একমাত্ৰ পথ দেখি আছে। ই সত্য কথাৰা বাইবেল নি লিখা আছে।